পঁয়ত্রিশ নং ছবি মৃত্যু। আমি সকলোৱে জানো যে এদিন আমি সকলোৱে মৰিম, কিন্তু তাৰ পিছত আমালৈ কি হব? বাইবেলে কৈছে যে যেতিয়া এজন বিশ্বাসীয়ে মৰে, তেওঁৰ আত্মা প্ৰভু যীশুৰ সৈতে থাকিবলৈ যায়। বন্ধুসকল, দুখত পৰাভূত নহব, আমি মৃত্যুক ভয় কৰিব নালাগে, কিয়নো আমি জানো যে ঈশ্বৰে আমাক প্ৰেম কৰিলে আৰু আমাক পাপৰ পৰা উদ্ধাৰ কৰিলে। অবিশ্বাসীবিলাকৰ মৃত্যুৰ পিছত ঈশ্বৰে সৈতে থকা জীৱনৰ কোনো আশা নাই, তেওঁলোক দণ্ডজ্ঞাৰ স্থানলৈ যায়। যেতিয়া আপুনি মৰিব, আপুনি কলৈ যাব?